এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা 8:30 বজাত ৰাষ্ট্ৰক উদ্দেশি ভাষণ, কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ মৰগীয়া বানচ মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তি মোকলাই দিয়াৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দিল্লী কেপিটেলছক 176 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8:30 বজাত ৰাষ্ট্ৰক উদ্দেশি ভাষণ দিব। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়ক বিৰোধী পক্ষৰ দলসমূহৰ সমৰ্থন লাভ নকৰাৰ বাবে 2/3 সংখ্যাগৰিষ্ঠতাৰে গৃহীত নোহোৱাৰ পিছদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে দিবলগীয়া এই ভাষণ বিশেষ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ মাধ্যমেৰে মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা বলবৎকৰণৰ সৈতে জড়িত প্ৰস্তাৱিত বিধেয়কখনে দীঘলীয়া বিতৰ্কৰ অন্তত সদনৰ অনুমোদন লাভ কৰাত ব্যৰ্থ হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ মৰগীয়া বানচ আৰু পেঞ্চনাৰসকললৈ মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তি মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মূল্যবৃদ্ধিৰ পৰা সকাহ দিয়াৰ বাবে মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে মৰগীয়া বানচ আৰু মৰগীয়া সাহায্য বৃদ্ধিৰ এই সিদ্ধান্তৰ ফলত ৰাজকোষৰ ওপৰত বছৰি 6,791 কোটি টকাৰ বোজা পৰিব। এই সিদ্ধান্তই 50 লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68 লাখৰো অধিক পেঞ্চনভোগীক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে কয় যে মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ তৃতীয় পৰ্যায় 2028 মাৰ্চলৈকে অব্যাহত ৰখাত অনুমোদন দিছে। যোৱা বছৰৰ মাৰ্চত যোজনাখনৰ তৃতীয় পৰ্যায় অন্ত পৰাৰ কথা আছিল। তেওঁ কয় যে পিছপৰা দুৰ্গম অঞ্চলসমূহক গ্ৰাম্য কৃষি বজাৰ, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চিকিৎসালয়ৰ সৈতে সংযুক্ত কৰা মূল পথ আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ়কৰণত এই সিদ্ধান্তই সহায় কৰিব। তেওঁ কয় যে এই আঁচনিৰ বাবে 83,977 কোটি টকাৰ সংশোধিত ব্যয় ধাৰ্য কৰা হৈছে। মন্ত্ৰীসভাই ভৈয়াম এলেকাৰ পথ আৰু দলং নিৰ্মাণৰ সময়সীমা 2028 চনৰ মাৰ্চলৈ আৰু পাহাৰীয়া এলেকাৰ পথ নিৰ্মাণৰ সময়সীমা 2029 চনৰ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে বুলি তেওঁ উল্লেখ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আজি 428 সংখ্যক তিথি ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহাপুৰুষজনাৰ লগতে তেওঁৰ শিষ্যসকলে প্ৰতিষ্ঠা কৰা সত্ৰসমূহত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পাটবৰ্ষী সত্ৰৰ প্ৰতিষ্ঠাপক তথা একশৰণ নামধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথিৰ উদ্দেশ্যে আজি পুৱাৰে পৰা তেওঁৰ শিষ্যসকলে কৰভাৰ লৈ সত্ৰখনলৈ আহে। মহাপুৰুষ শ্ৰীমদ দেৱদাবোদৰ সংঘৰ অধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা আৰু কাৰ্যকৰী সংঘাধিকাৰ ৰাজেন্দ্ৰজিৎ কাকতিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে পৰম্পৰা ৰক্ষা কৰি কৰভাৰ প্ৰদান কৰে। পুৱাৰ প্ৰসংগৰ পাছত দুপৰীয়াৰ পৰা মুকলি নাম পৰিৱেশন কৰা হয়। গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে আজি সত্ৰখনলৈ বহু লোকৰ আগমন হয়। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰতো মহাপুৰুষগৰাকীৰ তিৰুভাৱ তিথি ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হয়। পুৱাৰে পৰা সত্ৰখনত নৈমিত্তিক নাম প্ৰসংগৰ লগতে বিশেষ প্ৰসংগৰো আয়োজন কৰা হয়। ইয়াৰ লগতে সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ এটি নাগাৰা নাম দলে তিথি উপলক্ষে নাম পৰিৱেশন কৰে। ইয়াৰ লগতে 2012 চনৰ পৰা দামোদৰ দেৱ ন্যাস সমিতিয়ে প্ৰদান কৰি অহা দামোদৰ দেৱ বঁটা 2026 যোৰহাটৰ নিবন্ধকাৰ সমালোচক দীপক শইকীয়াক প্ৰদান কৰা হয়। সত্ৰখনত তিথি পালনৰ বিতং তথ্যৰ সৈতে এয়া সত্ৰৰ বঁটা ন্যাস সমিতিৰ বিষয়ববীয়া তুলসী ৰাজখোৱা।
দামোদৰ দেৱৰ তিথি আজি তেখেতৰ প্ৰয়াণ তিথি, এই তিথি আউনীআটী সত্ৰত উদযাপন কৰা হয়। আজিও আমাৰ উদযাপন কৰা হৈছে দিনত নাম প্ৰসংগ আৰু আমাৰ গুৱাহাটীৰ পৰা আহিছে নাগাৰা নাম চক্ৰপাণী কলিতাৰ নেতৃত্বত নাগাৰা নাম পৰিৱেশন হৈ আছে। গতিকে আজি আমাৰ ইয়াৰ নাগাৰা নাম, ইয়াৰ মাজতে আমি দামোদৰ দেৱ বঁটা 2012 চনৰ পৰা দি অহা হৈছে, সেই বঁটাটিও আজি ঘোষণা কৰা হৈছে। আনহাতে এইবাৰ দামোদৰ দেৱ বঁটা যোৰহাটৰ এগৰাকী বিশিষ্ট নিবন্ধকাৰ সমালোচক সাহিত্যিক আমাৰ দীপক শইকীয়াদেৱক দিয়া হৈছে। গতিকে তেখেতক আজি আমাৰ দামোদৰদেৱ ন্যাস সমিতিৰ তৰফৰ পৰা, আউনীআটী সত্ৰৰ তৰফৰ পৰা দামোদৰদেৱ বঁটা তেখেতক আজি প্ৰদান কৰাৰ কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। ইতিমধ্যে তেখেত আমাৰ মাজত আছিল।
মহাপুৰুষজনৰ তিৰুভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ দামোদৰ সেৱাশ্ৰমত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপ্ৰয়াণ তিথি পালন কৰা হৈছে। কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত ৰামদিয়া চৌধুৰীপাৰাৰ শ্ৰী শ্ৰী পুৰাভিধা সত্ৰতো আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি পালন কৰা হৈছে। মৰিগাঁও জিলাৰ বন সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। দুপৰীয়া নাম প্ৰসংগৰ পাছত ধৰ্ম আলোচনা সভা অনুষ্ঠিত হয়। সাতদিনীয়া ৰঙালী বিহুৰ আজি পঞ্চম দিনটো ৰাজ্যত নাঙল বিহুৰূপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চাৰি বহাগত এই নাঙল বিহু উপলক্ষে খেতিয়কসকলে পথাৰত হাল বোৱাৰ পূৰ্বে কৃষি সঁজুলিসমূহৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰে। কৃষিজীৱী অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। মাজুলীত উজনি মাজুলীৰ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বহাগী উৎসৱত নাঙল বিহুৰ পৰম্পৰা অনুযায়ী নাঙলৰ যতনৰ প্ৰতীকী উপস্থাপন কৰা হয়। ইয়াৰ লগতে প্ৰায় 500 গৰাকী ঢুলীয়া নাচনীৰ বিহু নাচ পৰিৱেশনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। ইপিনে বহাগ বিহুৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীসমূহে নিজৰ বসন্ত উৎসৱ পালন কৰিছে। ধেমাজি জিলাত ডেকা গাভৰুৰ হুঁচৰি বিহু, জেং বিহুৰ লগতে সোণোৱাল কছাৰী জনগোষ্ঠীৰ হাইডাং হুঁচৰি মৰা দেখা গৈছে। এই সন্দৰ্ভত জনগোষ্ঠীটোৰ এগৰাকী জ্যেষ্ঠ লোকে আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাৰ আগত এইদৰে কয়।
এই হাইডাং বিহুটো অতীজৰ পৰা বৰ্তমানলৈকে চলি আহিছে। এই বিহুটো আমাৰ গৰুবিহু দিনাখন সন্ধিয়া ঠিক প্ৰায় 6 বজাৰ পৰা আৰম্ভ হয় আৰু এনেদৰে তেওঁলোকে আমাৰ অতীতপূৰ্ণ যি ব্যক্তিসকলে যেনেধৰণে গাইছিলে ঠিক তেনেধৰণে আমি গাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈকে এনেধৰণে আমাৰ হাইডাং বিহু আমি উদযাপন কৰি থাকিম আৰু ইয়াই আমাৰ অতীজৰ ব্যক্তিসকলৰ পৰম্পৰাসকলৰ বৈশিষ্ট্য আমি মানি চলি আহিছোঁ।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্যৰ সমলসমূহ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটো কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপে জনা যায়। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে সংঘাত আৰু দুৰ্যোগপূৰ্ণ সময়ৰ প্ৰেক্ষাপটত ঐতিহ্যৰ সমলসমূহৰ প্ৰতি জৰুৰীকালীন সঁহাৰি প্ৰদান। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ বাবে প্ৰতিবছৰে 18 এপ্ৰিলৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ জৰিয়তে অতীতৰ গৌৰৱময় ঐতিহাসৰ সমলসমূহ ভৱিষ্যৎ প্ৰজন্মলৈ লৈ যোৱাৰ লগতে এই ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শনৰো দিহা কৰা হৈছে। ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহত আজি জনসাধাৰণৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰিছে। উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নিৰ্বাকৰ সহযোগত আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ প্ৰাংগণত এই দিৱস উপলক্ষে কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে চাফাই অভিযান আৰু মুকাভিনয় প্ৰদৰ্শন কৰা হয়। যোৰহাট জিলাতো বিশ্ব ঐতিহ্য দিৱসৰ সমান্তৰালভাৱে জিলা আয়ুক্ত জয় শিৱানীয়ে লাচিত মৈদাম পৰিদৰ্শন কৰে। মৈদাম প্ৰকল্পৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ কাম কাজসমূহ নিয়মীয়া কৰাৰ লগতে আয়ুক্তগৰাকীয়ে পৰ্যটকৰ বাবে উন্নত সুবিধা সুনিশ্চিত কৰাত গুৰুত্ব দিয়ে। যোৰহাটৰ পৰ্যটন উদ্যোগক অধিক শক্তিশালী আৰু জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সঠিক ব্যৱস্থাপনা গঢ়ি তুলিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াক তেওঁ নিৰ্দেশ দিয়ে। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 5খন উপত্যকা জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল আৰু বিষ্ণুপুৰত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাউবি গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত যোৱা 6 এপ্ৰিলৰ নিশা অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত দুটি শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত শিশু দুটিৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ অৱৰোধ কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গৃহ বিভাগে যোৱা 7 এপ্ৰিলৰ পৰা জিলাকেইখনত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ ঘোষণা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে দিল্লী কেপিটেলছক জয়ৰ বাবে 176 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 175 ৰাণ সংগ্ৰহ কৰে। বাংগালুৰুৰ হৈ ফিলিপ চল্টে সৰ্বাধিক 63 ৰাণ কৰে। দিল্লী কেপিটেলছৰ অক্ষৰ পেটেল, কুলদীপ যাদৱ আৰু লুংগি এন গিডিয়ে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে বাতৰি যুগুতোৱাৰ পৰলৈকে 3 অভাৰত 3টা উইকেট হেৰুৱাই 22 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইপিনে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সোণাপুৰৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত 8ম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত অসমৰ 2টা পদক নিশ্চিত হৈছে। অসমৰ সন্দীপ বসুমতাৰী আৰু নিকশিতা কোঁৱৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু ৰাজ্যৰ বাবে পদক নিশ্চিত কৰিছে। যোৰহাট নগৰৰ ফাঁচিয়ালি নিবাসী সমাজসেৱক ইকবাল খানৰ আজি বিয়লি নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা 8:30 বজাত ৰাষ্ট্ৰক উদ্দেশি ভাষণ। কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ মৰগীয়া বানচ মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তি মোকলাই দিয়াৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ দিল্লী কেপিটেলছক 176 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।